براءة من الله ورسوله إلى الذين عاهدتم من المشركين.
এইটো আল্লাহ আৰু তেওঁৰ ৰাসূলৰ তৰফৰ পৰা সম্পৰ্কিত ছেদৰ ঘোষণা। সেইসকল মুশ্ৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আবদ্ধ হৈছিলা।
فَسِيحُوا فِي الْأَرْضِ أَرْبَعَةَ أَشْهُرٍ وَاعْلَمُوا أَنَّكُمْ غَيْرُ مُعْجِزِ اللَّهِ وَأَنَّ اللَّهَ مُخْزِي الْكَافِرِينَ
এতেকে হে মুশ্ৰিকসকল, তোমালোকে দেশত 4 মাহলৈকে নিৰাপদে বিচৰণ কৰা আৰু জানি থোৱা তোমালোকে কদাপিও আল্লাহক হীনবোল কৰিব নোৱাৰিবা আৰু নিশ্চয় আল্লাহেই কাফিৰসকলক অপদস্থ কৰিব।
وَأَذَانٌ مِّنَ اللَّهِ وَرَسُولِهِ إِلَى النَّاسِ يَوْمَ الْحَجِّ الْأَكْبَرِ أَنَّ اللَّهَ بَرِيءٌ مِّنَ الْمُشْرِكِينَ وَرَسُولُهُ فَإِن تُبْتُمْ فَهُوَ خَيْرٌ لَكُمْ وَإِن تَوَلَّيْتُمْ فَاعْلَمُوا أَنَّكُمْ غَيْرُ مُعْجِزِ اللَّهِ وَبَشِّرِ الَّذِينَ كَفَرُوا بِعَذَابٍ أَلِيمٍ
মহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাসূলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে নিশ্চয় আল্লাহৰ সৈতে মুশ্ৰিকসকলৰ কোনো সম্পৰ্ক নাই, লগতে তেওঁৰ ৰাসূলৰো কোনো সম্পৰ্ক নাই। এতেকে তোমালোকে যদি তওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ হ'ব, আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে তোমালোকে কদাপিও আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু হে নবী, কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
إِلَّا الَّذِينَ عَاهَدتُّم مِّنَ الْمُشْرِكِينَ ثُمَّ لَمْ يَنقُصُوكُمْ شَيْئًا وَلَمْ يُظَاهِرُوا عَلَيْكُمْ أَحَدًا فَأَتِمُّوا إِلَيْهِمْ عَهْدَهُمْ إِلَى مُدَّتِهِمْ إِنَّ اللَّهَ يُحِبُّ الْمُتَّقِينَ
কিন্তু মুশ্ৰিকসকলৰ মাজৰ যিসকলৰ সৈতে তোমালোকৰ চুক্তি আছে এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ো কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পালন কৰা। নিশ্চয় আল্লাহে মুত্তাকীসকলক পচন্দ কৰে।
فَإِذَا سَلَخَ الْأَشْهُرُ الْحُرُمُ فَاقْتُلُوا الْمُشْرِكِينَ حَيْثُ وَجَدْتُمُوهُمْ وَخُذُوهُمْ وَاحْصُرُوهُمْ وَاقْعُدُوا لَهُمْ كُلَّ مَرْصَدٍ فَإِن تَابُوا وَأَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ فَخَلُّوا سَبِيلَهُمْ إِنَّ اللَّهَ غَفُورٌ رَّحِيمٌ
এতেকে নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যোৱাৰ পিছত তোমালোকে মুশ্ৰিকসকলক য'তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাটিয়ে ঘাটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তওবা কৰে, ছালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা। নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল পৰম দয়ালু।
وَإِنْ أَحَدٌ مِّنَ الْمُشْرِكِينَ اسْتَجَارَكَ فَأَجِرْهُ حَتَّى يَسْمَعَ كَلَامَ اللَّهِ ثُمَّ أَبْلِغْهُ مَأْمَنَهُ ذَلِكَ بِأَنَّهُمْ قَوْمٌ لَا يَعْلَمُونَ
আর মুশরিক হকলর মাজর কোনোবাই যদি তোমার অসরত আশ্রয় বিচারে তেন্তে তুমি তাক আশ্রয় দিয়া, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে। তাৰপিছত তাক নিৰাপদ স্থানলৈ পহুঁচাই দিবা, কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নাজানে।
كيف يكون للمشركين عهد عند الله وعند رسوله إلا الذين عاهدتم عند المسجد الحرام فما استقاموا لكم فاستقيموا لهم إن الله يحب المتقين.
الله رتو رسول رسولات مشرك حقلر سكتي كنا كوي بلو بستكي با কিন্তু যিসকলৰ সৈতে মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়ালৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাকীসকলক পচন্দ কৰে।
كيف وإن يظهروا عليكم لا يرقبوا فيكم إلا ولا ذمة يرضونكم بأفواههم وتأبى قلوبهم وأكثرهم فاسقون.
كنا كوي سكتي بولو بطا تاكي با أتوس خيواتي جدي تمالوكار وپرات بيزوي لاب كوري تن تا خيواتي تمالوكار أتنيو تار أرو أنگي كارور كنو مجدا ندي با خيواتي كبول مخير هي تمالوكار خانتوست كوري كنتو خيواتر هدوية كهي أشيكار كوري أرو خيواتر أوريكان كوي هسي فاسق.
اشتروا بآيات الله ثمنا قليلا فصدوا عن سبيله إنهم ساء ما كانوا يعملون.
كيوتي الله آياتهم هو تشمولت بكري كوريسي فلوت كيوتي مانهوك تمر بطر برا نبريتو كوريسي নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট।
লা ইয়াৰকুবুন ফি মুমিনিন ইল্লা ওয়া লা যিম্মাহ ওয়া উলাইকা হুমুল মুতাদুন।
সিহঁতে কোনো মুমিনৰ সৈতে আত্মীয়তাৰ আৰু অংগীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে আৰু সিহঁতে হৈছে সীমা লংঘনকাৰী।
فَإِن تَابُوا وَأَقَامُوا الصَّلَاةَ وَآتَوُا الزَّكَاةَ فَإِخْوَانُكُمْ فِي الدِّينِ وَنُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ.
এটা কি সিহঁতে যদি তওবা করে, সালাত কায়েম করে আর জাকাত প্রদান করে তেন্তে সিহঁত হব তোমালোকৰ দিনী ভাই, আৰু আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰোঁ।
ৱা ইন্নাকাসু আইমানহুম মিন বাদি আহদিহিম ৱা ত'আনু ফি দীনিকুম ফাকাতিলু আইমাতাল কুফর ফাকাতিলু أئمة الكفر إنهم لا أيمان لهم لعلهم ينتهون.
আৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰে আৰু তোমালোকৰ দিন সম্পৰ্কে কটুক্তি কৰে তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা, নিশ্চয় সিহঁত হৈছে এনেকুৱা লোক যিসকলৰ কোনো প্ৰতিশ্ৰুতি বা শপথ নাই যাতে সিহঁতে বিৰত থাকে।
আলা তুকাতিলুনা কওমান নাকাসু আইমানহুম ওয়া হাম্মু বিইখরাজির রাসূলি ওয়া হুম বাদাউকুম আউওয়ালা মাররাহ أتخشونهم فالله أحق أن تخشوه إن كنتم مؤمنين.
তোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু ৰাসূলক বহিষ্কাৰ কৰাৰ সংকল্প কৰিছে আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত যুদ্ধ আৰম্ভ কৰিছে, তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বেছি সমীচীন যদি তোমালোকে প্ৰকৃত মুমিন হোৱা।
قاتلوهم يعذبهم الله بأيديكم ويخزهم وينصركم عليهم ويشف صدور قوم مؤمنين
তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা, তোমালোকৰ হাতেৰে আল্লাহে সিহঁতক শাস্তি দিব, সিহঁতক অপদস্থ কৰিব, সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰসমূহক প্ৰশান্তি দান কৰিব।
ويذهب غيظ قلوبهم ويتوب الله على من يشاء والله عليم حكيم
আৰু তেওঁই তোমালোকৰ অন্তৰৰ খুব দূৰ কৰিব আৰু আল্লাহে যাক ইচ্ছা কৰে তাৰেই তওবা কবুল কৰে, কারণ আল্লাহ সর্বজ্ঞ প্রজ্ঞাময়।
আম হাসিবতুম আনতুতরাকু ওয়ালাম্মা ইয়ালামিল্লাহু আল্লাযীনা জাহাদু মিনকুম ওয়ালাম ইয়াত্তাখিযু মিন দূনিল্লাহি ওয়ালা রাসূলিহি ওয়ালাল মুমিনিনা ওয়ালিজা والله خبير بما تعملون
তোমালোকে এইটো ধারণা কৰিছা নেকি যে তোমালোকক এনেই এৰি দিয়া হ'ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে তোমালোকৰ মাজৰ কোনে যুদ্ধ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাসূল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰংগ বন্ধু হিচাপে গ্ৰহণ কৰা নাই, আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।
ما كان للمشركين أن يعمروا مساجد الله شاهدين على أنفسهم بالكفر أولئك حبطت أعمالهم وفي النار هم خالدون
মুশ্ৰিকসকলৰ কোনো অধিকাৰ নাই যে সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্ত্বাৱধায়ক হ'ব, যিহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে, সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব।
إنما يعمر مساجد الله من آمن بالله واليوم الآخر وأقام الصلاة وآتى الزكاة ولم يخش إلا الله من آمن بالله واليوم الآخر وأقام الصلاة وآتى الزكاة ولم يخش إلا الله فعسى أولئك أن يكونوا من المهتدين
একমাত্র তেওঁলোকে আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা দায়িত্বভাৰ গ্ৰহণ কৰিব যিসকলে ইমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, আৰু তেওঁলোকে ছালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে, লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে তেওঁলোকেই হ'ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।
وعمارة المسجد الحرام كمن آمن بالله واليوم الآخر وجاهد في سبيل الله لا يستوون عند الله والله لا يهدي القوم الظالمين
হাজীসকলক পানী পান কৰোৱা আৰু মছজিদৰ হাৰমৰ চোৱা চিতা কৰা কাৰ্য তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়, আল্লাহে জালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
الذين آمنوا وهاجروا وجاهدوا في سبيل الله بأموالهم وأنفسهم أنفسهم أعظم درجة عند الله وأولئك هم الفائزون
جيها قولي إيمانا نسي هجرت كوري سي আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত যুদ্ধ কৰিছে তেওঁলোক হৈছে আল্লাহৰ ওচৰৰ শ্ৰেষ্ঠ মৰ্যাদাৰ অধিকাৰী আৰু তেওঁলোকে সাফল্যমণ্ডিত
ইউবাশ্বিৰুহুম ৰব্বুহুম বিৰহমাতিম মিনহু ওয়া ৰিদৱানিন ওয়া জান্নাতিন লাহুম ফীহা নাঈমুম মুকীম
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য'ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত
খালিদিন ফীহা আবাদা ইন্নাল্লাহা ইনদাহু আজরুন আযীম
তাত তেওঁলোক চিৰস্থায়ী হ'ব নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰস্কাৰ
ইয়া আইয়ুহাল্লাযীনা আমানু লা তাত্তাখিযু আবাআকুম ওয়া ইখওয়ানাকুম আউলিয়া লা তাত্তাখিযু আবা وإخوانكم أولياء إن استحبوا الكفر على الإيمان ومن يتولهم منكم فأولئك هم الظالمون
هي من در حقل তোমালোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দই যদি ইমানৰ মোকাবিলাত কুফৰিক পচন্দ কৰে তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা তোমালোকৰ মাজৰ যিসকলে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতে হৈছে জালিম
কুল ইন কানা আবাউকুম ওয়া আবনাউকুম ওয়া إخوانكم وأزواجكم وعشيرتكم وأموال اقترفتموها وتجارة تخشون كسادها ومساكن ترضونها أحب إليكم من الله ورسوله أحب إليكم من الله ورسوله وجهاد في سبيله فتربصوا حتى يأتي الله بأمره والله لا يهدي القوم الفاسقين
তোমালোকৰ ওচৰত যদি আল্লাহ আৰু তেওঁৰ ৰাসূলতকৈ আৰু আল্লাহৰ পথত যুদ্ধ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ তোমালোকৰ সন্তান সন্ততি তোমালোকৰ ভাতৃসকল তোমালোকৰ স্ত্ৰীসকল তোমালোকৰ নিজৰ বংশগোত্ৰ তোমালোকৰ অৰ্জিত সম্পদ তোমালোকৰ ব্যৱসায় বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নহালৈকে আৰু আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নিদিয়ে
لقد نصركم الله في مواطن كثيرة ويوم حنين إذ أعجبتكم كثرتكم فلم تغن عنكم شيئا وضاقت عليكم الأرض بما رحبت ثم وليتم مدبرين
نتشاء الله تمالكم بهو كترت حاهاي كوريسي আৰু হুনায়নৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকৰ সংখ্যাগরিষ্ঠতাই তোমালোকক উৎফুল্ল কৰিছিল কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্ত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল তার পিছত তোমালোকে পৃষ্ঠ প্রদর্শন কৰি পলায়ন কৰিছিলা।
أنزل الله سكينته على رسوله وعلى المؤمنين وأنزل جنودا لم تروها وعذب الذين كفروا وذلك جزاء الكافرين.
তারপিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাসূলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাজিল কৰিছিল আৰু এনেকৈ এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিছিল যিটোক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁই কাফিৰসকলক শাস্তি দিছিল, এইটোৱে আছিল কাফিৰসকলৰ প্ৰতিফল। ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তওবা কবুল কৰিব আৰু আল্লাহ অতি ক্ষমাশীল পৰম দয়াল।
ইয়া আমানু ইন্নামাল মুশরিকুনা নাজাসুন ফালা ইয়াকরাবুল মাসজিদাল হারামা বা'দা আমিহিম হাযা وَإِنْ خِفْتُمْ عَيْلَةً فَسَوْفَ يُغْنِيكُمُ اللَّهُ مِنْ فَضْلِهِ إِنْ شَاءَ إِنَّ اللَّهَ عَلِيمٌ حَكِيمٌ.
হে মান্দার সকল, নিশ্চয় মুশরিক সকল হৈছে অপবিত্র, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়, আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব, নিশ্চয় আল্লাহ মহাজ্ঞানী প্ৰজ্ঞাময়।
قاتلوا الذين لا يؤمنون بالله ولا باليوم الآخر ولا يحرمون ما حرم الله ورسوله ولا يدينون دين الحق من الذين أوتوا الكتاب حتى يعطوا الجزية عن يد وهم صاغرون.
যিসকলক কিতাপ প্ৰদান কৰা হৈছিল সিহঁতৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ইমান পোষণ নকৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাসূলে যি হাৰাম কৰিছে তাক হাৰাম বুলি গণ্য নকৰে আৰু সত্য দিনক অনুসৰণ নকৰে, সিহঁতে নত হৈ নিজ হাতে জিজিয়া কৰ নিদিয়ালৈকে সিহঁতৰ লগত যুদ্ধ কৰা।
وقالت اليهود عزير ابن الله وقالت النصارى المسيح ابن الله ذلك قولهم بأفواههم يضاهئون قول الذين كفروا من قبل قاتلهم الله أنا يؤفكون.
আৰু ইহুদী সকলে কয় উজাইৰ হৈছে আল্লাহৰ পুত্ৰ আৰু খ্ৰীষ্টান সকলে কয় মছীহ হৈছে আল্লাহৰ পুত্ৰ। এইবোৰ হৈছে কেৱল সিহঁতৰ মুখৰ কথা, পূৰ্বে যিসকলে কুফুৰি কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয়, আল্লাহে ইহঁতক ধ্বংস কৰক, কোনপিনে ইহঁতক উভতাই নিয়া হৈছে?
ইত্তাখাযু আহবাৰহুম ওয়া ৰুহবানাহুম আৰবাবাম মিন দুনিল্লাহি ওয়াল মাছীহা ইবনা মাৰয়ামা ওয়া মা উমিৰু ইল্লা লিয়াবুদু إِلَٰهًا وَاحِدًا وَمَا أُمِرُوا إِلَّا لِيَعْبُدُوا إِلَٰهًا وَاحِدًا لَّا إِلَٰهَ إِلَّا هُوَ سُبْحَانَهُ عَمَّا يُشْرِكُونَ.
সিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ বিৰাগীসকলক সিহঁতৰ প্ৰভু বনাই লৈছে আৰু মাৰিয়ামৰ পুত্ৰ মচীহকো, অথচ সিহঁতক এক ইলাহৰ ইবাদত কৰাৰ বাবেই আদেশ কৰা হৈছিল, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পবিত্ৰ।
يريدون أن يطفئوا نور الله بأفواههم ويأبى الله إلا أن يتم نوره ولو كره الكافرون.
كيوتا نزر مكرف كوماري الله نورك نمائي ديبو بيساري كنتو الله تهون نورك پوريپور نوكرار باهيري আন একো নিবিচাৰে, যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।
হুৱাল্লাযী আরসালা রাসূলাহু বিল হুদা ওয়া দীনিল হক লিয়ুযহিরাহু আলাদ-দীনি কুল্লিহি ওয়ালাউ কারিহাল মুশরিকুন।
তেওঁ সেই সত্তা যিজনে তেওঁৰ ৰাসূলক হিদায়ত আৰু সত্য দিন সহকাৰে প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দিনৰ ওপৰত জয়যুক্ত কৰিব পাৰে, যদিও মুশ্ৰিকসকলে এইটোক অপছন্দ কৰে।
ইয়া আইয়ুহাল্লাযীনা আমানু ইন্না কাসীরাম মিনাল আহবারি ওয়ার রুহবানি লা ইয়াকুলুনা আমওয়ালান নাসি বিল বাতিল ليأكلون أموال الناس بالباطل ويصدون عن سبيل الله والذين يكنزون الذهب والفضة ولا ينفقونها في سبيل الله فبشرهم بعذاب أليم.
هي মানদার সকল পণ্ডিত আর সংখার বিরাগী সকলৰ মাজৰ বহুতেই জনসাধারণৰ ধন সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। যিসকলে সোণৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
يَوْمَ يُحْمَى عَلَيْهَا فِي نَارِ جَهَنَّمَ فَتُكْوَى بِهَا جِبَاهُهُمْ وَجُنُوبُهُمْ وَظُهُورُهُمْ هَذَا مَا كَنَزْتُمْ لِأَنفُسِكُمْ فَذُوقُوا مَا كُنتُمْ تَكْنِزُونَ.
যিদিনা সেইবোৰক জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ'ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়ো কাষে আৰু পিঠিত দাগ দিয়া হ'ব, লগতে কোৱা হ'ব, এইবোৰেই হৈছে তোমালোকৰ সেইবোৰ সম্পদ যিবোৰক তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা, গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা।
إن عدة الشهور عند الله 12 شهرا في كتاب الله يوم خلق السماوات والأرض منها أربعة حرم ذلك الدين القيم فلا تظلموا فيهن أنفسكم وقاتلوا المشركين كافة كما يقاتلونكم كافة واعلموا أن
নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা হৈছে 12, তাৰে 4টা মাহ হৈছে নিষিদ্ধ অৰ্থাৎ পবিত্ৰ বা সন্মানীয়, এতিয়া হৈছে প্ৰতিষ্ঠিত দিন, এতেকে সেই মাহবোৰত তোমালোকে নিজৰ প্ৰতি জুলুম নকৰিবা আৰু তোমালোকে মুশ্ৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে, আৰু জানি থোৱা নিশ্চয় আল্লাহ মুত্তাকীসকলৰ লগত আছে।
ইন্নামান নাসিউ জিয়াদাতুন في الكفر يضل به الذين كفروا يحلونه عاما ويحرمونه عاما يحلونه عاما ويحرمونه عاما ليواطئوا عدة ما حرم الله فيحلوا ما حرم الله زين لهم سوء أعمالهم والله لا يهدي القوم الكافرين
এই মাহবুরৰ পবিত্ৰতাক অন্য কোনো মাহলৈ পিছুৱাই দিয়াটো হৈছে কেৱল কুফুৰিত বৃদ্ধি সাধন কৰা ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয় সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে ফলত আল্লাহে যি হাৰাম কৰিছে সেয়া সিহঁতে হালাল কৰে সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শুভনীয় কৰি দিয়া হৈছে আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে
أيها الذين آمنوا ما لكم إذا قيل لكم انفروا في سبيل الله اثاقلتم إلى الأرض أرضيتم بالحياة الدنيا من الآخرة فما متاع الحياة الدنيا في الآخرة إلا قليل
هي মানৰ হকল তোমালোকৰ কি হল তোমালোকক যেতিয়া আল্লাহৰ পথত কোনো অভিযান তোলাবলৈ কোৱা হয় তেতিয়া কিয় তোমালোকে ভাৰাক্ৰান্ত হৈ মাটি খাবটি ধৰা তোমালোকে আখিৰাতৰ পৰিৱৰ্তে পাৰ্থিৱ জীৱনত সন্তুষ্ট হৈছা নেকি আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ ভোগৰ উপকৰণ হৈছে অতি নগণ্য
إلا تنفروا يعذبكم عذابا أليما ويستبدل قوما غيركم ولا تضروه شيئا والله على كل شيء قدير
যদি তোমালোকে অভিযানলৈ ওলাই নোযোৱা তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিব আৰু অন্য এটা জাতিক তোমালোকৰ পৰিৱৰ্তে প্ৰতিষ্ঠিত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰিবা কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান
إلا تنصروه فقد نصره الله إذ أخرجه الذين كفروا ثاني اثنين إذ هما في الغار إذ هما في الغار إذ يقول لصاحبه لا تحزن إن الله معنا فأنزل الله سكينته عليه وأيده بجنود لم تروها وَأَيَّدَهُ بِجُنُودٍ لَّمْ تَرَوْهَا وَجَعَلَ كَلِمَةَ الَّذِينَ كَفَرُوا السُّفْلَى وَكَلِمَةُ اللَّهِ هِيَ الْعُلْيَا وَاللَّهُ عَزِيزٌ حَكِيمٌ
যদি তোমালোকে তেওঁক সহায় নকৰা তেন্তে আল্লাহে তেওঁক সহায় কৰিব যিদৰে তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক মক্কাৰ পৰা বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল তেতিয়া তেওঁ নিজৰ লগৰজনক কৈছিল বিষণ্ণ নহবা আল্লাহ আছে আমাৰ লগত তাৰপিছত আল্লাহে তেওঁৰ ওপৰত নিজৰ প্ৰশান্তি অৱতীৰ্ণ কৰিছিল আৰু তেওঁক শক্তিশালী কৰিছিল এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিসকলক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাইছিল আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ প্ৰক্ৰমশালী প্ৰজ্ঞাময়
انفروا خفافا وثقالا وجاهدوا بأموالكم وأنفسكم في سبيل الله ذلكم خير لكم إن كنتم تعلمون
পাতল অৱস্থাতে হওক নাইবা গধুৰ অৱস্থাত আৰু যুদ্ধ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা এইটোৱে হৈছে তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন
لو كان عرضا قريبا وسفرا قاصدا لاتبعوك ولكن بعدت عليهم الشقة وسيحلفون بالله لو استطعنا لخرجنا معكم يهلكون أنفسهم والله يعلم إنهم لكاذبون
جدو خهزت خمبت لبر أخذ هكي لهتن أرو برمان خوغم هلتن تنت نتشي خيوت تمار أنخرن كوري لهتن কিন্তু সিহঁতে যাত্ৰা পথক সুদীৰ্ঘ বুলি ভাবিছিল আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক'ব আমাৰ সাধ্য থাকিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ'লোহেঁতেন দৰাচলতে সিহঁতে মিছা কথা কৈ নিজেই নিজকে ধ্বংস কৰে আৰু আল্লাহে জানে যে নিশ্চয় সিহঁত মিছলীয়া
عفى الله عنك لما أذنت لهم حتى يتبين لك الذين صدقوا وتعلم الكاذبين
الله تما خما كوريছে কোন সকল লোক সত্যবাদী খে তোমার উসরত স্পষ্ট হুয়া লৈকে আর কোন সকল লোক মিছলিয়া সেই কথা তুমি নজরা লৈকে কিয় কিয়তক অব্যাহতি প্রদান করিলা
لا يستأذنك الذين يؤمنون بالله واليوم الآخر أن يجاهدوا بأموالهم وأنفسهم والله عليم بالمتقين
زيهوكلا الله رحكت بخربتي إيمان بخون كوري তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ পৰা অনুমতি নিবিচাৰিব আৰু আল্লাহ মুত্তাকীসকলৰ বিষয়ে সবিশেষ অৱগত
إنما يستأذنك الذين لا يؤمنون بالله واليوم الآخر وارتابت قلوبهم فهم في ريبهم يترددون
তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শক্তিবাসৰ প্ৰতি ইমান পোষণ নকৰে কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে এতেকে সিহঁতে নিজৰ সংশয়ত দ্বিধাগ্ৰস্ত
ولو أرادوا الخروج لأعدوا له عدة ولكن كره الله بعاثهم فثبطهم وقيل اقعدوا مع القاعدين
আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিছে সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিছে আৰু সিহঁতক কোৱা হ'ল বহি থকা অক্ষম লোকসকলৰ সৈতে তোমালোকেও বহি থকা
لو خرجوا فيكم ما زادوكم إلا خبالا ولأوضعوا خلالكم يبغونكم الفتنة وفيكم سماعون لهم والله عليم بالظالمين
جدي كيوت تمالك ورخيت أولال هتن তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিটনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন লগতে তোমালোকৰ মাজত সিহঁতৰ কিছুমান অনুগত গুপ্তচৰ আছে আল্লাহ জালিমসকলৰ বিষয়ে সবিশেষ অৱগত
لقد ابتغوا الفتنة من قبل وقلبوا لك الأمور حتى جاء الحق وظهر أمر الله وهم كارهون
নিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিটনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহুতো কাম উলট পালট কৰিছিল অৱশেষত সত্য সমাগত হ'ল আৰু আল্লাহৰ আদেশ জয়যুক্ত হ'ল যদিও সিহঁতে ইয়াক অপছন্দ কৰিছিল
ومنهم من يقول ذل ولا تفتني ألا في الفتنة سقطوا وإن جهنم لمحيطة بالكافرين
আৰু সিহঁতৰ মাজত এনেকুৱা মানুহ আছে যিয়ে কয় মোক যুদ্ধত অংশগ্ৰহণ নকৰিবলৈ অনুমতি দিয়ক আৰু মোক ফিটনাত পতিত নকৰিব সাৱধান সিহঁত ফিটনাতেই পতিত হৈ আছে আৰু নিশ্চয় জাহান্নামে কাফিৰ সকলক বেষ্টন কৰি আছে।
تُصِبْكَ حَسَنَةٌ تَسُؤْهُمْ وَإِن تُصِبْكَ مُصِيبَةٌ يَقُولُوا قَدْ أَخَذْنَا أَمْرَنَا مِنْ قَبْلُ وَيَتَوَلَّوْا وَهُمْ فَرِحُونَ
যদি তোমাৰ কোনো মংগল হয় তেন্তে এইটোৱে সিহঁতক কষ্ট দিয়ে আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয় আমি আগতে আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলোঁ আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়
কুল লাই ইউসিবানা ইল্লা মা কাতাবাল্লাহু লানা হুয়া মাওলানা ওয়া আলা আল্লাহি ফালিয়াতাওয়াক্কালিল মুমিনুন
কুয়া আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে তেওঁৱেই আমাৰ অভিভাৱক আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে নিৰ্ভৰ কৰা উচিত
قل هل تربصون بنا إلا إحدى الحسنيين ونحن نتربص بكم أن يصيبكم الله بعذاب من عنده وَنَحْنُ نَتَرَبَّصُ بِكُمْ أَن يُصِيبَكُمُ اللَّهُ بِعَذَابٍ مِّنْ عِندِهِ أَوْ بِأَيْدِينَا فَتَرَبَّصُوا إِنَّا مَعَكُمْ مُتَرَبِّصُونَ
كُوَا তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা আৰু আমি প্ৰতীক্ষা কৰি আছো যে আল্লাহে তোমালোকক তেওঁৰ নিজৰ ফালৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব এতেকে তোমালোকে প্ৰতীক্ষা কৰা আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো
قل أنفقوا طوعا أو كرها لن يتقبل منكم إنكم كنتم قوما فاسقين
كوا তোমালোকে ইচ্ছাকৃতভাবে দান করা অথবা অনিচ্ছাকৃতভাবে তোমালোকের পৰা সেই দান কেতিয়াও গ্রহণ করা নহব নিশ্চয় তোমালোক হৈছা ফাসিক সম্প্রদায়
وما منعهم أن تقبل منهم نفقاتهم إلا أنهم كفروا بالله وبرسوله ولا يأتون الصلاة إلا وهم كسالى وَلَا يُنْفِقُونَ إِلَّا وَهُمْ كَارِهُونَ
আৰু সিহঁতৰ অৰ্থ সাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ সৈতে কুফুৰি কৰিছে লগতে সিহঁতে ছালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে আৰু দান কৰে কেৱল অনিচ্ছাকৃতভাৱে
فلا تعجبك أموالهم ولا أولادهم إنما يريد الله ليعذبهم بها في الحياة الدنيا وتزهق أنفسهم وهم كافرون
এতেকে সিহঁতৰ সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে আৰু কাফিৰ অৱস্থাতে সিহঁতৰ আত্মাই দেহ ত্যাগ কৰিব
وَيَحْلِفُونَ بِاللَّهِ إِنَّهُمْ لَمِنْكُمْ وَمَا هُمْ مِنْكُمْ وَلَكِنَّهُمْ قَوْمٌ يَفْرَقُونَ
আৰু সিহঁতে আল্লাহৰ নামত শপত খাই কয় যে সিহঁত তোমালোকৰে অন্তৰ্ভুক্ত অথচ সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত নহয় প্ৰকৃততে সিহঁত হৈছে এটা ভিতু সম্প্ৰদায়
لو يجدون ملجأ أو مغارات أو مدخلا لولوا إليه وهم يجمحون
যদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰিগুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায় তেন্তে সিহঁতে সেইফালে দ্ৰুতগতিত দৌৰি লুকাব
ومنهم من يلمزك في الصدقات فإن أعطوا منها رضوا وإن لم يعطوا منها إذا هم يسخطون
আরক্ষিয়াতৰ মাজত এনেকুৱা মানুহ আছে যে চাদাকা বণ্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে। এতেকে যদি সিহঁতক ইয়াৰ পৰা কিছু দিয়া হয় তেন্তে সিহঁত সন্তুষ্ট হয়, আৰু যদি ইয়াৰ পৰা কিবা দিয়া নহয় তেন্তে লগে লগে বিক্ষুব্ধ
হয়। سَيُؤْتِينَ اللَّهُ مِنْ فَضْلِهِ وَرَسُولُهُ إِنَّا إِلَى اللَّهِ رَاغِبُونَ
ভাল হলেতেন আল্লাহ আৰু তেওঁৰ ৰাসূলে সিহঁতক যি প্ৰদান কৰিছে তাক যদি সিহঁত সন্তুষ্ট থাকিলহেঁতেন, আৰু যদি ক'লেহেঁতেন আল্লাহে আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁ ৰাসূলেও দান কৰিব, নিশ্চয় আমি আল্লাহৰ প্ৰতি অনুৰক্ত।
ইন্নামা ছাদাকাতু লিল ফুকারা ওয়াল মাসাকিন ওয়াল আমিলিনা আলাইহা ওয়াল মুআল্লাফাতি কুলুবুহুম ওয়া ফির রিকাবি ওয়াল গারিমিনা ওয়া ফি সাবিলিল্লাহি ওয়া ইবনিস সাবিল فَرِيضَةً مِّنَ اللَّهِ وَاللَّهُ عَلِيمٌ حَكِيمٌ
ফরজ সাদাকা হৈছে কেৱল ফকীৰ, মিসকিন আৰু সাদাকা আদায়ৰ কামত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ সত্যৰ প্ৰতি আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে, লগতে বিপদগ্ৰস্ত মুছাফিৰসকলৰ বাবে। এইটো হৈছে আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত ফৰজ বিধান। আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়।
وَمِنْهُمُ الَّذِينَ يُؤْذُونَ النَّبِيَّ وَيَقُولُونَ هُوَ أُذُنٌ قُلْ أُذُنُ خَيْرٍ لَّكُمْ يُؤْمِنُ بِاللَّهِ وَيُؤْمِنُ لِلْمُؤْمِنِينَ وَرَحْمَةٌ لِّلَّذِينَ آمَنُوا مِنكُمْ والذين يؤذون رسول الله لهم عذاب أليم
আর কিয়তর মাজত এনেক কিছমান মানুহ আছে যি হকলে নবী কষ্ট দিয়ে আর কয় ইয়া দেখুন প্রত্যেক কথাতে কর্ণপাত করে কুয়া তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেইটোৱে শুনে, তেওঁ আল্লাহৰ ওপৰত বিশ্বাস করে আর মুমিন সকলকো বিশ্বাস করে, আর তোমালোকৰ মাজৰ যি হকলে ঈমান আনিছে তেওঁলোকৰ বাবে তেওঁ হৈছে ৰহমত, যিসকলে আল্লাহৰ ৰাসূলক কষ্ট দিয়ে সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
ইয়াহলিফুনা বিল্লাহি লাকুম লিয়ুৰদুকুম ওয়াল্লাহু ওয়া রাসূলুহু আহাক্কু আন ইয়ুৰদুহু ইন কানু মুমিনিন
সিহঁতে তোমালোকক সন্তুষ্ট কৰিবলৈহে তোমালোকৰ ওচৰত আল্লাহৰ শপত খায়, অথচ আল্লাহ আৰু তেওঁৰ ৰাসূলকহে বেছি সন্তুষ্ট কৰা উচিত যদিহে সিহঁত প্ৰকৃত মুমিন।
আলম ইয়ালামু আন্নাহু মান ইউহাদিদিল্লাহা ওয়া রাসূলাহু ফান্না লাহু নার জাহান্নামা খালিদান ফীহা যালিকাল খিজয়ুল আযীম
সিহঁতে নাজানে নেকি যে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই য'ত সিহঁত চিৰকাল থাকিব, এইটোৱে হৈছে চৰম লাঞ্চনা।
يَحْذَرُ الْمُنَافِقُونَ أَن تُنَزَّلَ عَلَيْهِمْ سُورَةٌ تُنَبِّئُهُم بِمَا فِي قُلُوبِهِمْ قُلِ اسْتَهْزِئُوا إِنَّ اللَّهَ مُخْرِجٌ مَّا تَحْذَرُونَ
মুনাফিক সকলে সদায় আশংকা কৰে যে জানোচা সিহঁতৰ বিষয়ে এনে কোনো চোৰা অৱতীৰ্ণ হয়েই নেকি যিটোৱে সিহঁতৰ অন্তৰৰ কথাবোৰ প্ৰকাশ কৰি দিব? কোৱা, তোমালোকে বিদ্ৰোপ কৰি থাকা, তোমালোকে যিটো বিষয়ক ভয় কৰি আছা নিশ্চয় আল্লাহে সেইটো প্ৰকাশ কৰি দিব।
قل أبالله وآياته ورسوله كنتم تستهزئون
আৰু যদি তুমি সিহঁতক সুধা তেন্তে নিশ্চয় সিহঁতে ক'ব আমি কেৱল আলাপ আলোচনা আৰু হাঁহি ধেমালিহে কৰিছিলোঁ। কোৱা, তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাসূলকে বিদ্ৰোপ কৰিবলৈ পালানে?
لا تعتذروا قد كفرتم بعد إيمانكم إن نعف عن طائفة منكم نعذب طائفة بأنهم كانوا مجرمين
তোমালোকে এতিয়া উজুৰ আপত্তি নকৰিবা, কাৰণ নিশ্চয় তোমালোকে ইমান পোষণ কৰাৰ পিছত আকৌ কুফুৰি কৰিছা। আমি তোমালোকৰ মাজৰ কিছুমানক ক্ষমা কৰিলেও আন কিছুমানক শাস্তি প্ৰদান কৰিমেই, কাৰণ নিশ্চিতভাৱে সিহঁত হৈছে অপৰাধী।
المنافقون والمنافقات بعضهم من بعض يأمرون بالمنكر وينهون عن المعروف ويقبضون أيديهم نسوا الله فنسيهم إن المنافقين هم الفاسقون
منافق পুরুষ আর মুনাফিকা নারী সকল ইজনে সিজনের অনুরূপ, সিহঁতে অসৎকর্মর আদেশ দিয়ে আর সৎকর্মর পৰা বিৰত ৰাখে, লগতে সিহঁতে আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত নিজৰ হাত সংকুচিত কৰি ৰাখে। দৰাচলতে সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে। নিশ্চয় মুনাফিকসকল হৈছে ফাচিক, অতি অবাধ্য।
وَعَدَ اللَّهُ الْمُنَافِقِينَ وَالْمُنَافِقَاتِ وَالْكُفَّارَ نَارَ جَهَنَّمَ خَالِدِينَ فِيهَا هِيَ حَسْبُهُمْ وَلَعَنَهُمُ اللَّهُ وَلَهُمْ عَذَابٌ مُقِيمٌ
আল্লাহে মুনাফিক পুরুষ, মুনাফিকা নারী আৰু কাফির সকলক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে, যত সিহঁতে চিৰকাল থাকিব। এইটোৱে সিহঁতৰ বাবে যথেষ্ট, আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে, আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি।
كالذين من قبلكم كانوا أشد منكم قوة وأكثر أموالا وأولادا فاستمتعوا بخلاقهم فاستمتعتم بخلاقكم كما استمتع الذين من قبلكم بخلاقهم وخضتم كالذي خاضوا أولئك حبطت أعمالهم في الدنيا والآخرة وأولئك هم الخاسرون
তোমালোকক সিহঁতৰ দৰেই যিসকল তোমালোকৰ পূৰ্বে আছিল সিহঁত শক্তি সামৰ্থত তোমালোকতকৈ অধিক প্ৰবল আছিল, আৰু সিহঁতৰ ধন সম্পদ তথা সন্তান সন্ততি আছিল তোমালোকতকৈও বেছি। এতেকে সিহঁতৰ ভাগ্যত যি আছিল সেইটো সিহঁতে ভোগ কৰিছে, আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেইটো উপভোগ কৰিছা, যেনেকৈ তোমালোকৰ পূৰ্ববৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল সেয়া ভোগ কৰিছে। তোমালোকেও সেইদৰে অনৰ্থক আলাপ আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ নেক আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে, আৰু সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।
أَلَمْ يَأْتِهِمْ نَبَأُ الَّذِينَ مِنْ قَبْلِهِمْ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ وَقَوْمِ إِبْرَاهِيمَ وَأَصْحَابِ مَدْيَنَ وَالْمُؤْتَفِكَاتِ أتتهم رسلهم بالبينات فما كان الله ليظلمهم ولكن كانوا أنفسهم يظلمون
সিহঁতৰ ওচৰলৈ সিহঁতৰ পূৰ্ববৰ্তী সম্প্ৰদায়সমূহ যেনে নূহ, আদ আৰু ছামুদ সম্প্ৰদায়, লগতে ইব্ৰাহিমৰ সম্প্ৰদায় আৰু মাদিয়ানৰ অধিবাসীসকলৰ লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ অহা নাইনে? সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আহিছিল। এতেকে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই, বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
والمؤمنون والمؤمنات بعضهم أولياء بعض يأمرون بالمعروف وينهون عن المنكر ويقيمون الصلاة ويؤتون الزكاة ويطيعون الله ورسوله أُولَئِكَ سَيَرْحَمُهُمُ اللَّهُ إِنَّ اللَّهَ عَزِيزٌ حَكِيمٌ
মুমিন পুৰুষ আৰু মুমিনা নাৰী হৈছে ইজনে সিজনৰ অভিভাৱক। তেওঁলোকে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা বাধা প্ৰদান কৰে, ছালাত কায়েম কৰে, জাকাত প্ৰদান কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে। এওঁলোকৰ ওপৰতে আল্লাহে অনতিপলমে দয়া কৰিব, নিশ্চয় আল্লাহ পৰাক্ৰমশালী প্ৰজ্ঞাময়।
وَعَدَ اللَّهُ الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا وَمَسَاكِنَ طَيِّبَةً فِي جَنَّاتِ عَدْنٍ وَرِضْوَانٌ مِنَ اللَّهِ أَكْبَرُ ذَلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
اللَّهে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক এনেকুৱা জান্নাতৰ প্ৰতিশ্ৰুতি দিছে যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ'ব। আৰু প্ৰতিশ্ৰুতি দিছে স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়ে হৈছে সৰ্বশ্ৰেষ্ঠ। এইটোৱে হৈছে মহা সফলতা।
يا أيها النبي جاهد الكفار والمنافقين واغلظ عليهم ومأواهم جهنم وبئس المصير
হে নবী, কাফির আর মুনাফিক সকলের বিরুদ্ধে তুমি সংগ্রাম করা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আবাসস্থল হৈছে জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল।
يحلفون بالله ما قالوا ولقد قالوا كلمة الكفر وكفروا بعد إسلامهم وهموا بما لم ينالوا وما نقموا إلا أن أغناهم الله ورسوله من فضله فَإِنْ يَتُوبُوا يَكُ خَيْرًا لَهُمْ وَإِنْ يَتَوَلَّوْا يُعَذِّبَهُمُ اللَّهُ عَذَابًا أَلِيمًا فِي الدُّنْيَا وَالْآخِرَةِ وَمَا لَهُمْ فِي الْأَرْضِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ
كيوتي الله الخبط خاي كوي جي كيوتي اكو كواني অথচ সিহঁতে কুফুৰি বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফুৰি কৰিছে। সিহঁতে এনেকুৱা বিষয়ৰ সংকল্প কৰিছিল যিটো সিহঁতে কাৰ্যকৰী কৰিব পৰা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত মুছলিমসকলক অভাৱমুক্ত কৰিছিল বুলিয়ে কাফিৰ আৰু মুনাফিকসকলে বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তওবা কৰে তেন্তে সিহঁতৰ বাবে কল্যাণকৰ হ'ব, আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে আল্লাহে পৃথিৱী আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব। ভূপৃষ্ঠত সিহঁতৰ কোনো অভিভাৱক নাই আৰু নাই কোনো সাহায্যকাৰী।
ومنهم من عاهد الله لئن آتانا من فضله لنصدقن ولنكونن من الصالحين
আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অংগীকাৰ কৰিছিল যে আল্লাহে নিজ কৃপাত আমাক দান করিলে আমি নিশ্চয় সাদাকা করিম তথা সৎকর্মশীল সকলের অন্তর্ভুক্ত হম। তারপিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্রহৰ দ্বাৰা প্ৰদান কৰিলে তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল।
فأعقبهم نفاقا في قلوبهم إلى يوم يلقونه بما أخلفوا الله ما وعدوه وبما كانوا يكذبون
পরিণাম স্বরূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক ৰাখি দিলে সেই দিৱসলৈকে যেতিয়া সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব, কাৰণ সিহঁতে আল্লাহৰ সৈতে কৰা অংগীকাৰ ভংগ কৰিছিল লগতে মিছা কৈছিল।
আলম ইয়ালামু আন্নাল্লাহা ইয়ালামু সিররহুম ওয়া নাজওয়াহুম ওয়া আন্নাল্লাহা আল্লামুল গুয়ুব
কিয়তে নাজানে নেকি যে আল্লাহ কিয়তর অন্তরের গোপন কথা আর কিয়তর গোপন পরামর্শ বিষয়ে জানে আর নিশ্চয় আল্লাহ গায়েব সম্পর্কে সম্যক অবগত।
আল্লাযীনা ইয়ালমিজুনাল مطوعين من المؤمنين في الصدقات والذين لا يجدون إلا جهدهم فيسخرون منهم سخر الله منهم ولهم عذاب أليم
مؤمن حقل المزر زي حقل ستائي سپورتو ভাবে সাদাকা দিয়ে আর যে হকলে নিশ্রমৰ বাহিৰে একোয়ে না পায় তেওঁলোকক যিসকলে দোষাৰোপ কৰে তাৰপিছত সিহঁতক লৈ উপহাস কৰে এনে প্ৰকৃতিৰ লোকক আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
ইস্তাগফির লাহুম আও লা তাস্তাগফির লাহুম ইন তাস্তাগফির লাহুম 70 মাররাতান ফালান ইয়াগফিরাল্লাহু লাহুম ذلك بأنهم كفروا بالله ورسوله والله لا يهدي القوم الفاسقين
তুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা। তুমি যদি সিহঁতৰ বাবে 70 বাৰো ক্ষমা প্ৰাৰ্থনা কৰা তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে, এইটো এই কাৰণে যে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলৰ সৈতে কুফৰি কৰিছে আৰু আল্লাহে ফাসিক সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
فرح المخلفون بمقعدهم خلاف رسول الله وكرهوا أن يجاهدوا بأموالهم وأنفسهم في سبيل الله وقالوا لا تنفروا في الحر قل نار جهنم أشد حرا لو كانوا يفقهون
تابوكر অভিযানত পিছত পৰি যোৱা লোকসকলে আল্লাহৰ ৰাসূলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দবোধ কৰিলে আৰু সিহঁতৰ ধন সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপচন্দ কৰিলে। ইয়াৰ উপৰিও সিহঁতে ক'লে গৰমৰ মাজত তোমালোকে অভিযানলৈ ওলাই নাযাবা, কোৱা জাহান্নামৰ জুই ইয়াতকৈও বেছি উত্তপ্ত, যদি সিহঁতে বুজিলেহেঁতেন।
فَلْيَضْحَكُوا قَلِيلًا وَلْيَبْكُوا كَثِيرًا جَزَاءً بِمَا كَانُوا يَكْسِبُونَ
দৰাচলতে সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হঁহা উচিত আৰু বেছিকৈ কান্দা উচিত।
فَإِنْ رَجَعَكَ اللَّهُ إِلَى طَائِفَةٍ مِّنْهُمْ فَاسْتَأْذَنُوكَ لِلْخُرُوجِ فَقُلْ لَنْ تَخْرُجُوا مَعِيَ أَبَدًا وَلَنْ تُقَاتِلُوا مَعِيَ عَدُوًّا إِنَّكُمْ رَضِيتُمْ بِالْقُعُودِ أَوَّلَ مَرَّةٍ فَاقْعُدُوا مَعَ الْخَالِفِينَ
এতেকে যদি আল্লাহে তোমাক মদিনালৈ সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে কোনো অভিযানত ওলাবলৈ তোমাৰ ওচৰত অনুমতি বিচাৰে, তেতিয়া তুমি সিহঁতক ক'বা, তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সংগী হৈও কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰা। তোমালোকে প্ৰথমেই বহি থকাক পচন্দ কৰিছিলা, সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা।
أبدا ولا تقم على قبره إنهم كفروا بالله ورسوله وماتوا وهم فاسقون
আৰু সিহঁতৰ মাজৰ কাৰোবাৰ মৃত্যু হলে তুমি কেতিয়াও তাৰ জানাজাৰ চালাত নপৰিবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহবা। নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাসূলক অস্বীকাৰ কৰিছিল আৰু ফাছিক অৱস্থাতে সিহঁতৰ মৃত্যু হৈছে।
ولا تعجبك أموالهم وأولادهم إنما يريد الله أن يعذبهم بها في الدنيا وتزهق أنفسهم وهم كافرون
কিয়তৰ ধন সম্পদ আৰু সন্তান সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতে দেহত্যাগ কৰিব।
وَإِذَا أُنْزِلَتْ سُورَةٌ أَنْ آمِنُوا بِاللَّهِ وَجَاهِدُوا مَعَ رَسُولِهِ اسْتَأْذَنَكَ أُولُو الطَّوْلِ مِنْهُمْ وَقَالُوا ذَرْنَا نَكُن مَعَ الْقَاعِدِينَ
আল্লাহৰ প্ৰতি ইমান পোষণ কৰা আৰু ৰাসূলৰ সংগী হৈ জিহাদ কৰা সম্পৰ্কে যেতিয়া কোনো সূৰা অৱতীৰ্ণ হয়, তেতিয়া সিহঁতৰ মাজৰ যিসকলৰ শক্তি সামৰ্থ্য আছে সিহঁতে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰি কয়, আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম।
رضوا بأن يكونوا مع الخوالف وطبع على قلوبهم فهم لا يفقهون
সিহঁতে অন্তপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পচন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ'ল, ফলত সিহঁতে একো বুজি নাপায়।
لكن الرسول والذين آمنوا معه جاهدوا بأموالهم وأنفسهم وأولئك لهم الخيرات وأولئك هم المفلحون
كنت الرسول أرو تاور لغت جيهوك لإيمان نيسي তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকৰ বাবে আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকে হৈছে সাফল্যমণ্ডিত।
আ'আদাল্লাহু লাহুম জান্নাতিন তাজরি মিন তাহতিহাল আনহারু খালিদিনা ফীহা যালিকাল ফাউজুল আযীম
আল্লাহে তেওঁলোকৰ বাবে জান্নাত প্ৰস্তুত কৰি ৰাখিছে যাৰ তলত প্ৰবাহিত আছে নদীসমূহ, তেওঁলোকে তাত চিরকাল থাকিব, এইটোৱে হৈছে মহা সফলতা।
وَجَاءَ الْمُعَذِّرُونَ مِنَ الْأَعْرَابِ لِيُؤْذَنَ لَهُمْ وَقَعَدَ الَّذِينَ كَذَبُوا اللَّهَ وَرَسُولَهُ سَيُصِيبُ الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابٌ أَلِيمٌ
আর মুরুবাকি হকলৰ মাজৰ কিছমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতক অব্যাহতি দিয়া হয়, আৰু যিসকলে আল্লাহৰ তেওঁ ৰাসূলৰ সৈতে মিছা কৈছিল সিহঁতে বহিয়ে থাকিল, সিহঁতৰ মাজৰ যিসকলে কুফুৰি কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।
ليس على الضعفاء ولا على المرضى ولا على الذين لا يجدون ما ينفقون حرج اذا نصحوا لله ورسوله ما على المحسنين من سبيل والله غفور رحيم
কোনো দুখ নাই দুৰ্বলসকলৰ, অসুস্থসকলৰ আৰু যিসকল অৰ্থ ব্যয় কৰিবলৈ অসমৰ্থ, যদিহে সিহঁত আল্লাহ আৰু তেওঁৰ ৰাসূলৰ প্ৰতি হিতাকাংক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু।
ولا على الذين اذا ما اتوك لتحملهم قلت لا اجد ما احملكم عليه تولوا واعينهم تفيض من الدمع حزنا تولوا وأعينهم تفيض من الدمع حزنا ألا يجدوا ما ينفقون
أرخيه قل لكرو كنو دوكناي جيه قل تمارو سلولي بحن پوا راخات آهيسين تمي كوي سلا تمالو كرو بابي موي كنو بحن پوا ناي تتيا تاولو كي بجو هوي سكولو توكي اوبوتي گوي سل اي دو خد جي تاولو كرو سلولي بأي كوري بپورا اكو ناي
إنما السبيل على الذين يستأذنونك وهم أغنياء رضوا بأن يكونوا مع الخوالف وطبع الله على قلوبهم فهم لا يعلمون
كنتو جيه قل لك أبهاب مكتوهيو جدد نجوار أنموتي بساريسل নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তপুৰ নিবাসিনীসকলৰ লগত থকাকেই পচন্দ কৰিছিল। সেয়ে আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে জ্ঞান লাভ কৰিব নোৱাৰে।
يعتذرون إليكم إذا رجعتم إليهم قل لا تعتذروا لن نؤمن لكم قد نبأنا الله من أخباركم وَسَيَرَى اللَّهُ عَمَلَكُمْ وَرَسُولُهُ ثُمَّ تُرَدُّونَ إِلَى عَالِمِ الْغَيْبِ وَالشَّهَادَةِ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ
جتيا تمالوكي خياطر وصرولي اوهوتي زبا تتيا خياطر تمالوكي وصرولي اوزوهر دیکھوا با كوا تمالوكي اوزوهر ندیکھوا با امي تمالوكي كتياو بساك نکولو নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে আৰু ভৱিষ্যতেও আল্লাহে তোমালোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব আৰু তেওঁৰ ৰাসূলেও তাৰপিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত মহাজ্ঞানীৰ ওচৰলৈকে উভতাই নিয়া হ'ব তেতিয়া তেওঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা
سيحلفون بالله لكم إذا انقلبتم إليهم لتعرضوا عنهم فأعرضوا عنهم إنهم رجس ومأواهم جهنم جزاء بما كانوا يكسبون
তোমালোকে যেতিয়া সিহঁতৰ ওচৰলৈ উভতি যাবা ওচৰেই সিহঁতে তোমালোকৰ সন্মুখত আল্লাহৰ শপত খাব যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা নিশ্চয় সিহঁত অপবিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামী হৈছে সিহঁতৰ আৱাসস্থল
يحلفون لكم لترضوا عنهم فإن ترضوا عنهم فإن الله لا يرضى عن القوم الفاسقين
خيوته তোমালোকৰ সন্মুখত শপত কৰিব যাতে তোমালোকে খিয়তৰ প্ৰতি সন্তুষ্ট হোৱা এতেকে তোমালোকে খিয়তৰ প্ৰতি সন্তুষ্ট হলেও আল্লাহে ফাসিক সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়
الأعراب أشد كفرا ونفاقا وأجدر ألا يعلموا حدود ما أنزل الله على رسوله والله عليم حكيم
أعراب بمروبكي هقل كفري أرو نفاقا دردتر أرو الله يتعو الرسول ربور جي أبطرنو كريسي তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ বিষয়ত সিহঁতে অধিক উপযুক্ত আৰু জানি চোৱা আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়
ومن الأعراب من يتخذ ما ينفق مغرما ويتربص بكم الدوائر عليهم دائرة السوء والله سميع عليم
আৰু মৰুবাসীসকলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে আল্লাহৰ পথত ব্যয় কৰা দানক জৰিমনা বুলি গণ্য কৰে লগতে তোমালোকৰ প্ৰতি কালৰ আৱৰ্তন তথা দুঃসময়ৰ প্ৰতীক্ষা কৰে সিহঁতৰ ওপৰতে হওক নিকৃষ্ট বিপৰ্যয় আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী
ومن الأعراب من يؤمن بالله واليوم الآخر ويتخذ ما ينفق قربات عند الله وصلوات الرسول ألا إنها قربة لهم سيدخلهم الله في رحمته আর
মরুবাসীসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰে, লগতে যি ব্যয় কৰে তাক আল্লাহৰ সান্নিধ্য আৰু ৰাসূলৰ দোৱা লাভৰ উপায় বুলি গণ্য কৰে। জানি থোৱা, নিঃসন্দেহে তেওঁলোকৰ এই দান হৈছে আল্লাহৰ সান্নিধ্য লাভৰ উপায়। অচিৰে আল্লাহে তেওঁলোকক নিজৰ ৰহমতত প্ৰৱেশ কৰাব। নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু।
والسابقون الأولون من المهاجرين والأنصار والذين اتبعوهم بإحسان رضي الله عنهم ورضوا عنه وأعد لهم جنات تجري تحتها الأنهار خالدين فيها أبدا ذلك الفوز العظيم।
মুহাজির আৰু আনসার সকলৰ মাজত যিসকল ইমান পোষণ কৰাৰ ক্ষেত্ৰত প্ৰথম অগ্ৰগামী, লগতে যিসকলে ইহছানৰ হৈতে তেওঁলোকক অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকো আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক চিৰস্থায়ী হ'ব। এইটোৱে হৈছে মহা সফলতা।
وَمِمَّنْ حَوْلَكُمْ مِنَ الْأَعْرَابِ مُنَافِقُونَ وَمِنْ أَهْلِ الْمَدِينَةِ مَرَدُوا عَلَى النِّفَاقِ لَا تَعْلَمُهُمْ نَحْنُ نَعْلَمُهُمْ سَنُعَذِّبُهُمْ مَرَّتَيْنِ ثُمَّ يُرَدُّونَ إِلَى عَذَابٍ عَظِيمٍ।
মৰুবাসী সকলৰ মাজৰ যিসকলে তোমালোকৰ ওচৰে পাজৰে আছে, সিহঁতৰ কিছুমান হৈছে মুনাফিক, লগতে মদিনাবাসীৰ মাজতো আছে কিছুমান মুনাফিক। সিহঁতে নিফাকৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা, কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম, তাৰপিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব।
وآخرون اعترفوا بذنوبهم خلطوا عملا صالحا وآخر سيئا عسى الله أن يتوب عليهم إن الله غفور رحيم।
আর আন কিছুমান লোকে নিজের অপরাধ নিজে স্বীকার করেছে। সিহঁতে এটা সৎকর্মর লগত আন এটা অসৎকর্মর মিশ্রণ ঘটাইছে। সম্ভৱতঃ আল্লাহ সিহঁতক ক্ষমা কৰিব। নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু।
খুজ মিন আমৱালিহিম ছাদাকাতান তুতাহহিৰুহুম ওয়া তুযাক্কীহিম বিহা ওয়া সল্লি আলাইহিম ইন্না ছালাতাকা সাকানুন লাহুম ওয়াল্লাহু সামিউন আলীম।
তুমি সিহঁতৰ সম্পদৰ পৰা ছাদাকা গ্ৰহণ কৰা, ইয়াৰ দ্বাৰা তুমি সিহঁতক পবিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা, লগতে তুমি সিহঁতৰ বাবে দোৱা কৰা। নিঃসন্দেহে তোমাৰ দোৱা হৈছে সিহঁতৰ বাবে প্ৰশান্তিকৰ, আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।
আলাম ইয়ালামু আন্নাল্লাহ হুৱা ইয়াকবালু আত-তাওবাতা আন ইবাদিহি ওয়া ইয়াখুযু আস-সাদাকাতি ওয়া আন্নাল্লাহ হুৱা আত-তাওয়াবুর রহীম।
সিহঁতে নাজানে নেকি যে নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ তৌবা কবুল কৰে আৰু ছাদাকা গ্ৰহণ কৰে, আৰু নিশ্চয় আল্লাহ তৌবা কবুলকাৰী পৰম দয়ালু।
ওয়া কুল ইআমালু ফাসায়াল্লাহু আমালাকুম ওয়া রাসূলুহু ওয়াল মুমিনুনা ওয়া সাতুরদ্দুনা ইলা আলিমিল গায়বি ওয়াশ শাহাদাতি ফায়ুনাব্বিউকুম বিমা কুনতুম তাআমালুন।
আৰু কোৱা, তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁ ৰাসূলেও আৰু মুমিনসকলেও দেখিব। অনতিপলমে তোমালোকক উভতাই নিয়া হ'ব অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ সত্তা আল্লাহৰ ওচৰলৈ। অৱশেষত তেওঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা।
ওয়া আখৰুনা মুৰজাউনা লি আমৰিল্লাহি ইম্মা ইউআযযিবুহুম ওয়া ইম্মা ইয়াতুবু আলাইহিম ৱাল্লাহু আলীমুন হাকীম।
আৰু আন কিছুমান লোকৰ বিষয়ে সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ'ল। তেওঁই সিহঁতক শাস্তি বিহিব, নহ'লে ক্ষমা কৰিব। আল্লাহ সর্বজ্ঞ প্রজ্ঞাময়।
ওয়াল্লাযীনা ইত্তাখাযু মাসজিদান দিরারান ওয়া কুফরান ওয়া তাফরীকান বাইনাল মুমিনিনা ওয়া ইরশাদান লিমান হারাবাল্লাহা ওয়া রাসূলাহু মিন ক্বাবল ولا يحلفن ان اردنا الا الحسنى والله يشهد انهم لكاذبون
আর কিছুমান আছে যিহকলে ক্ষতি সাধন করার উদ্দেশ্যে কুফরি করার উদ্দেশ্যে আর মুমিন সকলের মাজত বিভেদ সৃষ্টি করার উদ্দেশ্যে লগতে ইতিপূর্বে আল্লাহর তো রাসূলের বিরুদ্ধে যিহকলে যুদ্ধ করেছিল সিহঁতৰ গোপন ঘাটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে এখন নতুন মছজিদ নিৰ্মাণ কৰিছে। সিহঁতে নিশ্চয় শপত খাই ক'ব, আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ আৰু আল্লাহে সাক্ষ্য দিয়ে যে নিঃসন্দেহে সিহঁত মিছলীয়া।
لا تقم فيه ابدا لمسجد اسس على التقوى من اول يوم احق ان تقوم فيه فيه رجال يحبون أن يتطهروا والله يحب المطهرين
তুমি তাত কেতিয়াও সালাতৰ বাবে থিয় নহবা। আনহাতে যি মসজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাকোৱাৰ ওপৰত, সেইখনতহে সালাতৰ বাবে থিয় হোৱাটো তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পবিত্ৰতা অৰ্জন কৰিবলৈ ভাল পায় আৰু পবিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভাল পায়।
আফামান আসসা বুনিয়ানাহু আলা তাকওয়া মিনাল্লাহি ওয়া রিদওয়ানিন খায়রুন আম্মান আসসা বুনিয়ানাহু আলা শাফা জুরফিন হারিন ফানহারা বিহি ফি নারি জাহান্নাম ওয়াল্লাহু লা ইয়াহদিল কওমাল জালিমিন।
এতেকে যি ব্যক্তিয়ে তার ঘরের ভিত্তি আল্লাহর তাকওয়া আর সন্তুষ্টির উপর স্থাপন করেছে সে উত্তম নে সেই ব্যক্তি উত্তম যিয়ে তার ঘরের ভিত্তি স্থাপন করেছে খহি পরিব ধরা গড়ার কাখত, ফলত ই তাক লৈ জাহান্নামৰ অগ্নিত খহি পরিল আর আল্লাহে জালিম সম্প্রদায়ক হিদায়ত নিদিয়ে।
لا يزال بنيانهم الذي بنوا ريبة في قلوبهم إلا أن تقطع قلوبهم والله عليم حكيم
কিহতৰ নিৰ্মিত গৃহ সিহঁতৰ অন্তৰত সদায় সন্দেহৰ কাৰণ হৈ থাকিব যেতিয়ালৈকে সিহঁতৰ অন্তৰ ছিন্ন বিচ্ছিন্ন হৈ নাযায়। আল্লাহ সৰ্বজ্ঞ প্ৰজ্ঞাময়।
إن الله اشترى من المؤمنين أنفسهم وأموالهم بأن لهم الجنة يقاتلون في سبيل الله فيقتلون ويقتلون وعدا عليه حقا في التوراة والإنجيل والقرآن ومن أوفى بعهده من الله فاستبشروا ببيعكم الذي بايعتم به وَذَلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা তেওঁলোকৰ জীৱন আৰু সম্পদ জান্নাতৰ বিনিময়ত কিনি লৈছে। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, ফলত তেওঁলোকে শত্ৰুক হত্যা কৰে আৰু নিজেও শ্বহীদ হয়। এতেকে তৌৰাত, ইঞ্জিল আৰু কোৰআনত এই বিষয়ে সত্য প্ৰতিশ্ৰুতি আছে। প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা কিনা কৰিছা তাৰ বাবে সুসংবাদ গ্ৰহণ কৰা, কিয়নো এইটোৱে হৈছে মহা সফলতা।
التائبون العابدون الحامدون السائحون الراكعون الساجدون الآمرون بالمعروف والناهون عن المنكر والحافظون لحدود الله وبشر المؤمنين
তেওঁলোক হৈছে তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, চিয়াম পালনকাৰী, ৰুকুকাৰী, সাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী। আর তুমি মুমিন সকলক সুসংবাদ দিয়া।
ما كان للنبي والذين آمنوا أن يستغفروا للمشركين ولو كانوا أولي قربى من بعد ما تبين لهم أنهم أصحاب الجحيم
نبي أرو جي حقل إيمان نيسه তেওঁলোকৰ বাবে উচিত নহয় মুশ্ৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়। যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী।
وما كان استغفار إبراهيم لأبيه إلا عن موعدة وعدها إياه فلما تبين له أنه عدو لله تبرأ منه إن إبراهيم لأواه حليم
আৰু ইব্ৰাহিমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে। তাৰপিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ'ল যে তেওঁৰ পিতা হৈছে আল্লাহৰ শত্ৰু, তেতিয়া ইব্ৰাহিমে তাৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিছিল। নিশ্চয় ইব্ৰাহিম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।
وما كان الله ليضل قوما بعد إذ هداهم حتى يبين لهم ما يتقون إن الله بكل شيء عليم
আৰু আল্লাহ এনেকুৱা নহয় যে তেওঁ কোনো সম্প্ৰদায়ক হিদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
ইন্না আল্লাহু লাহু মুলকুস সামাওয়াতি ওয়াল আরদি ইউহিয়ি ওয়া ইউমীত ওয়া মা লাকুম মিন দুনিল্লাহি মিন ওয়ালিয়্যিন ওয়ালা নাসীর
নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই। তেওঁই জীৱনদান কৰে আৰু তেওঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই আৰু কোনো সহায়কাৰীও নাই।
لقد تاب الله على النبي والمهاجرين والأنصار الذين اتبعوه في ساعة العسرة من بعد ما كاد يزيغ قلوب فريق منهم ثم تاب عليهم إنه بهم رؤوف رحيم
নিশ্চয় আল্লাহে নবীৰ তওবা কবুল কৰিছে, মুহাজিৰ আৰু আনচাৰসকলৰ তওবাও কবুল কৰিছে, যিসকলে সংকটময় মুহূৰ্তত তেওঁৰ অনুসৰণ কৰিছিল। আনকি তেওঁলোকৰ মাজৰ এটা দলৰ হৃদয় সত্যচ্যুত হোৱাৰ উপক্ৰম হৈছিল, তাৰপিছত আল্লাহে তেওঁলোকৰ তওবা কবুল কৰিছে। নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অতি চেনেহশীল, পৰম দয়ালু।
وعلى الثلاثة الذين خلفوا حتى إذا ضاقت عليهم الأرض بما رحبت وضاقت عليهم أنفسهم وظنوا أن لا ملجأ من الله إلا إليه ثم تاب عليهم ليتوبوا إن الله هو التواب الرحيم
আৰু তেওঁ সেই তিনিজন ব্যক্তিৰ তওবা কবুল কৰিছে যিসকলৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্ত্বেও তেওঁলোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু তেওঁলোকৰ জীৱন তেওঁলোকৰ বাবে দুৰ্বিষহ হৈ পৰিছিল। আৰু তেওঁলোকে নিশ্চিত উপলব্ধি কৰিছিল যে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰপিছত তেওঁলোকৰ তওবা কবুল কৰিলে যাতে তেওঁলোকে তওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তওবা কবুলকাৰী, পৰম দয়ালু।
يا ايها الذين امنوا اتقوا الله وكونوا مع الصادقين
هي مؤمن حقل তোমালোকে আল্লাহৰ তাকওয়া অবলম্বন কৰা আৰু সত্যবাদী সকলৰ সঙ্গী হোৱা।
ما كان لأهل المدينة ومن حولهم من الأعراب أن يتخلفوا عن رسول الله ولا يرغبوا بأنفسهم عن نفسه ذلك بأنهم لا يصيبهم ظمأ ولا نصب ولا مخمصة في سبيل الله ولا يطؤون موطئا ولا يطؤون موطئا يغيظ الكفار ولا ينالون من عدو نيلا إلا كتب لهم به عمل صالح إن الله لا يضيع أجر المحسنين
الله الرسول اللغة جوار پر بيروتو تھاكي পিছত ৰৈ যোৱা আৰু ৰাসূলৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদিনাবাসী আৰু তেওঁলোকৰ ওচৰে পাজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয় কাৰণ আল্লাহৰ পথত তেওঁলোকৰ যি তৃষ্ণা ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমন কৰা তেওঁলোকৰ প্ৰতিটো পদক্ষেপ যিসকলে শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে সেইবোৰ তেওঁলোকৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয় নিশ্চয় আল্লাহে মুহসিন সকলৰ কৰ্মফল বিনষ্ট নকৰে
ওয়ালা ইউনফিকুন নাফাকাতান সগীরাতান ওয়ালা কাবীরাতান ওয়ালা ইয়াকুতউন ওয়াদিয়ান ইল্লা কুতিব লাহুম ولا يقطعون واديا إلا كتب لهم ليجزيهم الله أحسن ما كانوا يعملون
তেওঁলোকে সৰু ডাঙৰ যিটোৱে ব্যয় নকৰক কিয় আৰু যিকোনো উপত্যকাই অতিক্ৰম নকৰক কিয় সেইটোৱে তেওঁলোকৰ বাবে লিপিবদ্ধ কৰি থোৱা হয় যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উৎকৃষ্ট পুৰস্কাৰ প্ৰদান কৰিব পাৰে
ৱামা কানাল মুমিনুন লিয়ানফিৰু কাফাহ فلولا نفر من كل فرقة منهم طائفة ليتفقهوا في الدين ولينذروا قومهم إذا رجعوا إليهم لعلهم يحذرون
আৰু মুমিন সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয় এতেকে তেওঁলোকৰ প্ৰত্যেক দলৰ পৰা একাংশ কিয় নোলায় যাতে তেওঁলোকে দিনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে আৰু যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিব তেতিয়া তেওঁলোকক ভীতি প্ৰদৰ্শন কৰিব পাৰে যাতে তেওঁলোকো সতৰ্ক হ'ব পাৰে
ইয়া আইয়ুহাল্লাযীনা আমানু ক্বাতিলুল্লাযীনা ইয়ালুনাকুম মিনাল কুফ্ফারি ওয়াল ইয়াজিদু ফীকুম গিলযাহ واعلموا ان الله مع المتقين
هي মানদার হকল তোমালোকৰ ওচৰে পাজৰে থকা কাফিৰ সকলৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু খিয়তে যেন তোমালোকৰ মাজত কঠোৰতা দেখিবলৈ পায় জানি থোৱা নিশ্চয় আল্লাহ মুত্তাকী সকলৰ লগত আছে
واذا ما انزلت سوره فمنهم من يقول ايكم زادته هذه ايمانا فاما الذين امنوا فزادتهم ايمانا وهم يستبشرون
ارجتي كن سوره অবতীর্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয় এই চৰাই তোমালোকৰ মাজৰ কাৰ ইমান বৃদ্ধি কৰিলে এতেকে কোৱা যিসকলে ইমান আনিছে এই চৰাই তেওঁলোকৰেই ইমান বৃদ্ধি কৰিছে আৰু তেওঁলোকে আনন্দিত হয়
وَأَمَّا الَّذِينَ فِي قُلُوبِهِم مَّرَضٌ فَزَادَتْهُمْ رِجْسًا إِلَى رِجْسِهِمْ وَمَاتُوا وَهُمْ كَافِرُونَ
আনহাতে যিসকলৰ অন্তৰত ব্যাধি আছে এই চোৰাই সিহঁতৰ কলুকৰ লগত অধিক কলুক বৃদ্ধি কৰিছে আৰু সিহঁতে কাফিৰ অৱস্থাতে মৃত্যুবৰণ কৰে
أَوَلَا يَرَوْنَ أَنَّهُمْ يُفْتَنُونَ فِي كُلِّ عَامٍ مَرَّةً أَوْ مَرَّتَيْنِ ثُمَّ لَا يَتُوبُونَ وَلَا هُمْ يَذَّكَّرُونَ
সিহঁতে দেখা নাপায়নে যে সিহঁতক প্ৰতি বছৰে এবাৰ বা দুবাৰকৈ বিপৰ্যস্ত কৰা হয়, ইয়াৰ পিছতো কিয় সিহঁতে তবা নকৰে আৰু উপদেশ গ্ৰহণ নকৰে?
وَإِذَا مَا أُنْزِلَتْ سُورَةٌ نَظَرَ بَعْضُهُمْ إِلَى بَعْضٍ هَلْ يَرَاكُمْ مِنْ أَحَدٍ ثُمَّ انْصَرَفُوا صَرَفَ اللَّهُ قُلُوبَهُمْ بِأَنَّهُمْ قَوْمٌ لَا يَفْقَهُونَ.
আৰু যেতিয়াই কোনো চূড়া অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰি কয়, তোমালোকক কোনোবাই লক্ষ্য কৰা নাইতো? তাৰপিছত সিহঁত আঁতৰি যায়। আল্লাহে সিহঁতৰ হৃদয় সত্য বিমুখ কৰি দিছে, কাৰণ সিহঁত এনেকৈ এটা সম্প্ৰদায় যিসকলৰ বোধ শক্তি নাই।
لقد جاءكم رسول من أنفسكم عزيز عليه ما عنتم حريص عليكم بالمؤمنين رؤوف رحيم.
নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাসূল আহিছে, তোমালোকৰ যি দুখ কষ্ট হয় তেওঁ তাৰ বাবে বৰ মন কষ্ট পায়, তেওঁ তোমালোকৰ হিতাকাংক্ষী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি
দয়ালু।
এতেকে সিহঁতো যদি আঁতৰি যায় তেন্তে তুমি কোৱা, মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোন সত্য ইলাহ নাই, মই তেওঁৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ আৰু তেওঁই হৈছে মহা আৰশৰ প্ৰতিপালক।